এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে এন আৰ চিত আবেদন নকৰাকৈ অসমত আধাৰ কাৰ্ড লাভ কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা ৰাজ্যত শাসক বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত গুৱাহাটী ডিব্ৰুগড়ৰ মাজৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম 31 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ ৰাজ্যজুৰি আজি মহাপুৰুষ দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভৱ তিথি পালন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 6-1 জয়লাভ। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আবেদন নকৰাকৈ অসমত আধাৰ নম্বৰ উলিওৱা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। অহা 2-4 দিনতে অসমত এই অভিযান আৰম্ভ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি এই কথা সদৰি কৰি কয় যে বহুলোকে এন আৰ চিৰ সময়ত আবেদন কৰা নাছিল যদিও তেওঁলোকে অসমত আধাৰ কাৰ্ড লৈছিল। এনে লোকসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব বুলিও তেওঁ কয়। আনহাতে যোৱা কিছু বছৰত অসমত প্ৰৱেশ কৰা অবৈধ নাগৰিকসকলক উলিয়াই পঠিওৱাৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰে পৰিকল্পনা যুগুত কৰিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। সামাজিক মাধ্যমত ভুৱা একাউণ্ট চলাই থকা লোকসকলৰ বিৰুদ্ধেও চৰকাৰে চোকা দৃষ্টি ৰখা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এনে ভুৱা একাউণ্ট দেখিলে ৰাইজক আৰক্ষীক অৱগত কৰিবলৈ আহান জনাইছে। ইতিমধ্যে আৰক্ষীক এই বিষয়ে কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰে নিৰ্দেশ দিয়া বুলিও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে। আসন্ন পঞ্চায়ত নিৰ্বাচনৰ বাবে শাসক বিৰোধীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। ডঃ শৰ্মাই জিলাখনৰ 3খন বিধানসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। এই উপলক্ষে 3খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত বিজয় সংকল্প সভাত তেওঁ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহান জনায়। শিৱসাগৰ নগৰৰ সমীপৰ দৰিকাপাৰ নাওজান গাঁৱত মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পীযুষ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ ৰণোজ পেগুৱে কালি ধেমাজি দীৰপাই মহৰী কেম্প চিচিবৰগাঁৱৰ জোৰকটা আৰু মাছখোৱাত নিৰ্বাচনী প্ৰচাৰ চলায়। একেদৰে বিৰোধী দল কংগ্ৰেছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰচাৰ অব্যাহত ৰাখিছে। দলৰ সভাপতি ভূপেন কুমাৰ বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে বিভিন্ন অঞ্চলত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে। দলৰ সভাপতি ভূপেন কুমাৰ বৰাই কালি শোণিতপুৰ জিলাৰ বিভিন্ন স্থানত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। দলৰ নেতা ৰিপুণ বৰায়ো কালি গহপুৰত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। ধেমাজি জিলাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কালি দলীয় প্ৰাৰ্থীৰ হৈ ব্যাপক প্ৰচাৰ চলায়। দক্ষিণ শালমৰা মানকাছৰ জিলাত কালি বিধায়ক আমিনুল ইছলামে এ আই ইউ ডি এফৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। ইপিনে বিভিন্ন জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছে। প্ৰশাসনসমূহে নিৰ্বাচনী বিষয়াৰ প্ৰশিক্ষণকে ধৰি যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। হাইলাকান্দি জিলাত পঞ্চায়ত নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ বাবে প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। জিলাখনৰ 170টা স্পৰ্শকাতৰ ভোটকেন্দ্ৰ চিনাক্ত কৰি বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 3032 গৰাকী বিষয়া কৰ্মচাৰীক নিৰ্বাচনৰ বাবে নিয়োগ কৰা হৈছে। জিলাখনত 4,49,188 গৰাকী ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান চলি থকাৰ মাজতে কালি নগাঁও জিলাৰ ঠিঙৰ ওপৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ ওপৰত একাংশ দুৰ্বৃত্তই আক্ৰমণ সংঘটিত কৰে। দুয়োগৰাকী নেতাই ডুমডুমীয়াৰ স্লুইছ গেটত বালিসত্ৰ জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ সভাত অংশ লৈ ঠিং অভিমুখে আহি থকা অৱস্থাত এটা 15-জনীয়া দুৰ্বৃত্তৰ দলে তেওঁলোকক আক্ৰমণ কৰে। মুখত কলা কাপোৰ বান্ধি অহা দলটোৱে সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছৰ মুখপাত্ৰ মহছেন খানৰ দুখন গাড়ী ভাঙি চুৰমাৰ কৰে। এই আক্ৰমণত সাংসদগৰাকীৰ লগতে মামাই পেগু, কংগ্ৰেছৰ মুখপাত্ৰ মহছেন খান, বিধায়িকা শিৱামণি বৰাৰ লগতে কেইবাগৰাকীও দলীয় কৰ্মী আহত হয়। পাছত আটাইকেইগৰাকী সলগুৰি উপ আৰক্ষী চকীত উপস্থিত হৈ বিষয়টো আৰক্ষীক অৱগত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিঙে এই আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে। ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মৰ্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতু আৰু থানা চাৰিআলিৰ চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকটা পথৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম অহা ছেপ্টেম্বৰত আৰম্ভ কৰা হ'ব। জিলাখনত বিধানসভা ভৱন, 1500 ব্যক্তি একেলগে বহিব পৰা প্ৰেক্ষাগৃহ, বিধায়কসকলৰ আৱাস আৰু 100খন বিচনাযুক্ত আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধানসভাৰ অধিৱেশন বছৰত দুবাৰ গুৱাহাটীত আৰু দুবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব। গুৱাহাটী ডিব্ৰুগড়ৰ মাজৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম অহা 31 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো মুকলিৰ বাবে তেওঁ মৰাণত বিমানেৰে অৱতৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰি এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হলে গুৱাহাটীৰ পৰা ডিব্ৰুগড় 5 ঘণ্টাৰ ভিতৰত গৈ পোৱাটো সম্ভৱ হ'ব বুলি উল্লেখ কৰে। ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়াক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন সাৰ কাৰখানা নিৰ্মাণৰ দিশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। নুমলীগড় শোধনাগাৰে নামৰূপত 700 কোটি টকা ব্যয় সাপেক্ষে এটা মিথানল প্ৰকল্প গঢ়ি তুলিব বুলিও তেওঁ সদৰি কৰে। গহপুৰ আৰু নুমলীগড়ৰ মাজত 12,000 কোটি টকা ব্যয় সাপেক্ষে সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। নিজৰ ভাষণত তেওঁ কাজিৰঙাত 32 কিলোমিটাৰ দৈৰ্ঘৰ এলিভেটেড কৰিডৰৰ কথাও উল্লেখ কৰে।
এইবাৰ দলং নহয় গহপুৰ আৰু নুমলীগড়ৰ মাজত 12,000 কোটি টকাৰে সুৰংগ নিৰ্মাণৰ বাবেও আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কাজিৰঙাৰ ওপৰত এই বছৰতে 32 কিলোমিটাৰ এলিভেটেড কৰিডৰৰ কামো হ'ব আৰু এই বছৰতে আমি নতুন ইকনমিক কৰিডৰৰ পৰিকল্পনাকো আগুৱাই লৈ যাবলৈ সক্ষম হ'ম। মোৰ মনত এটা সপোন আছে যে গুৱাহাটীক যদি আমি অসমৰ ৰাজধানী বুলি ধৰি লওঁ, গুৱাহাটীৰ লগত কোনো স্থানৰ দূৰত্ব 5 ঘণ্টাতকৈ বেছি হ'ব নালাগে। আমি নিৰ্দিষ্ট এখন আঁচনিত কাম কৰি আছো যাতে শ্ৰীৰামপুৰ পশ্চিমবংগৰ সীমান্তৰ পৰা গুৱাহাটী আমি 4 ঘণ্টাৰ ভিতৰত আহি পাওঁ, গুৱাহাটীৰ পৰা শিলচৰ আমি 5 ঘণ্টাৰ ভিতৰত আহি পাওঁ আৰু গুৱাহাটীৰ পৰা ডিব্ৰুগড় 5 ঘণ্টাৰ ভিতৰত আমি আহি পাওঁ। এই ধৰণৰ আমি নতুন ৰাস্তাৰ আজি আমি প্ৰাৰম্ভিক আলোচনা ইতিমধ্যে আৰম্ভ কৰিছো।
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটাসমূহ প্ৰদান কৰিব। দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটাসমূহ 3টা পৰ্যায়ত প্ৰদান কৰা হয়। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী। শিক্ষা, সমাজসেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া তথা অসামৰিক সেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ বাবে এই বঁটাসমূহ প্ৰদান কৰা হয়। এই বছৰ গণৰাজ্য দিৱসৰ প্ৰাক্ষণত চৰকাৰে 139টা পদ্ম বঁটা ঘোষণা কৰিছিল। মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভৱ তিথি উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন সত্ৰ নামঘৰত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। একাগ্ৰ ভক্তিবাদ বৈদিক তত্ত সৃষ্টিৰে বৈষ্ণৱবাদৰ প্ৰচাৰক মহাপুৰুষজনৰ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোচবিহাৰৰ বিভিন্ন সত্ৰ, নামঘৰ, মন্দিৰ আদিত হোমযোগ্য নাম প্ৰসংগকে ধৰি বিভিন্ন আধ্যামিক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মহাপুৰুষজনৰ দীক্ষাস্থলী হাজো, বৰপেটাৰ পাটবাউসী, মাজুলীৰ দক্ষিণপাট সত্ৰৰ লগতে বিভিন্ন সত্ৰত তিথি পালন কৰা হৈছে। মহাপুৰুষজনাৰ আদি সত্ৰ হিচাপে খ্যাত পাটবাউসী সত্ৰত আজি কীৰ্তন মহোৎসৱ পালন কৰিবলৈ লোৱা হৈছে। সাদিনীয়াকৈ আয়োজিত এই অনুষ্ঠানৰ কালি গোন্ধোৎসৱ উপলক্ষে প্ৰভাত ফেৰী আৰু নাম প্ৰসংগ অনুষ্ঠিত হয়। কালি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱে প্ৰজ্বলন কৰা সহস্ৰাধিক বন্তিৰে সত্ৰ চৌহদ উজ্জ্বলি উঠে। আজি ল'ৰা ছোৱালীৰ মাজত খেল ধেমালি, দিহানাম আৰু বাৰেৰহণীয়া অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনৰ সুহা, বৰবাৰ আদিকে ধৰি সত্ৰসমূহতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। কামৰূপ জিলাৰ ৰামদিয়াৰ, শুৱালকুছিকে ধৰি দামোদৰীয় সত্ৰসমূহত আজি মহাপুৰুষজনাৰ তিথি উপলক্ষে নাম প্ৰসংগকে ধৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলাখনত মহাপুৰুষজনাৰ তিথি পালন সন্দৰ্ভত এয়া আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাস।
সত্ৰ সংস্কৃতিৰ প্ৰৱৰ্তক উত্তৰ পূব ভাৰতত একাগ্ৰ ভক্তিবাদৰ প্ৰচাৰক মহাপুৰুষ দামোদৰদেৱৰ আজি 427তম তিৰুভাৱ তিথি। সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলাতো আজি বিভিন্ন ঠাইত গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। হাজোৰ ৰামদিয়াৰ ঐতিহাসিক শ্ৰী শ্ৰী পুৰাভিতায় সত্ৰত আজি মহাপুৰুষজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। সদৌ অসম দেৱদাৰুণৰ সংঘৰ উদ্যোগতো আজি সমগ্ৰ ৰাজ্যৰ লগতে মহাপুৰুষজনাৰ তিৰুভাৱ তিথি কামৰূপ জিলাৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে। বিশেষকৈ হাজোৰ ৰামদিয়া, পৈৱৰ্তুলা, বাঁকাতোলা, কুমাৰপাৰা, বায়াতচালিতো গুৰুজনাৰ জীৱন কীৰ্তি আৰু ধৰ্ম প্ৰচাৰৰ ওপৰত নাম প্ৰসংগৰ লগতে ৰাজহুৱা ধৰ্মীয় সভাৰ আয়োজন কৰা হৈছে।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ তিৰুভাৱ তিথি উপলক্ষে গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া এখন তেওঁ বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অভিযান চলাই এই পৰ্যন্ত 19 লোকক আটক কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া নিৰ্দেশ অনুসৰি অসম আৰক্ষীয়ে দেশ বিৰোধী মন্তব্য কৰা লোকসকলক ততালিকে আটক কৰিছে। কালি বৰপেটা আৰক্ষীয়ে জাৰিফ আলী, কাছাৰ আৰক্ষীয়ে ইমৰাণ হুছেইন আৰু কমৰ উদ্দিন আৰু তামোলপুৰ আৰক্ষীয়ে তাহিব আলী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে। গুৱাহাটী মহানগৰীত বানৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে মহানগৰীখনৰ নলাসমূহ নিষ্কাশনৰ দুঘণ্টাৰ ভিতৰতে বোকা আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে। মহানগৰ জিলা প্ৰশাসন আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এই সন্দৰ্ভত নিৰ্দেশ জাৰি কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হোৱা এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে দিল্লী কেপিটেলছক 6 উইকেটত পৰাজিত কৰে। কালিৰ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 54 ৰাণত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি জয়পুৰৰ সেৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
জম্মু কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেশৰ তিনিওটা সুৰক্ষা বাহিনী সষ্টম হৈ উঠাৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ভিন ভিন শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে যুদ্ধ হ'ব পাৰে, পাৰমাণৱিক যুদ্ধ নহয়। আমাৰ অসম কাকতে জল স্থল অন্তৰীক্ষত যুদ্ধ প্ৰস্তুতি। দৈনিক অগ্ৰদূত কাকতে জল স্থল সকলোতে যুদ্ধৰ আখৰা, যিকোনো মুহূৰ্ততে বাজিব ৰণসিঙা শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ৰেডিঅ'ৰ মন কী বাত অনুষ্ঠানত পহলগাম হত্যাকাণ্ড কঠোৰ ভাষাৰে নিন্দা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে দেশবাসীৰ তেজ উতলিছে, কঠোৰ প্ৰত্যুত্তৰ দিব ভাৰতে এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে মুখ্যমন্ত্ৰী মন্ত্ৰীসভাৰ ভিডিঅ' ৰেকৰ্ডিং কৰিবলৈ নিৰ্দেশ দিয়াৰ বাতৰি দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। যোৱা 3 দিনত অট্টাৰী সীমান্তৰে 509 পাকিস্তানী নাগৰিকে ভাৰত ত্যাগ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মাজুলীৰ ভকতচাপৰি ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াৰ কবলত পৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। ধিঙৰ ডুমডুমীয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ কনভয়ত দুৰ্বৃত্তই কৰা আক্ৰমণৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কাশ্মীৰৰ কুপৱাৰাত সমাজকৰ্মী গোলাম ৰছুল মাৰ্গে গুলীয়াই হত্যা কৰাৰ বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত শিলচৰ, চামগুৰি, তামোলপুৰত অধিবক্তাসহ 4 গ্ৰেপ্তাৰ কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
সুদক্ষ খেলুৱৈ, শ্ৰমিক নেতা তথা শিৱসাগৰ জিলা অনুসূচিত জাতি পৰিষদৰ সভাপতি বীৰেণ দাসৰ কালি ডিব্ৰুগড়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা 23 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ইপিনে আজি পুৱাই অহা এজাক বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন স্থানত কৃত্ৰিম বানৰ সৃষ্টি হয়। NRCত আবেদন নকৰাকৈ অসমত আধাৰ কাৰ্ড লাভ কৰা লোকৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শীঘ্ৰে অভিযান চলাব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। ৰাজ্যত শাসক বিৰোধীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ তুংগত। গুৱাহাটী ডিব্ৰুগড়ৰ মাজৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম 31 ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰ দেৱৰ 427 সংখ্যক তিৰুভাৱ তিথি পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ 6 উইকেটত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।